নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগনি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয় যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহান জনায়। এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপৰ্যয়ে যেন দেশৰ পৰীক্ষা লৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিগত কেইটামান সপ্তাহ দেশৰ বিভিন্ন অংশত ব্যাপক বান আৰু ভূমিস্খলন হৈছে। তেওঁ এনে ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাৰ সকলো পৰ্যায় সফলতাৰে পাৰ কৰা কিন্তু মেধাৰ চূড়ান্ত তালিকাত স্থান নোপোৱা প্ৰাৰ্থীসকলৰ তথ্য মজুত কৰা প্ৰতিভা সেতু ডিজিটেল মঞ্চৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সমাগত বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে আজি পুনৰ নটা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। বিজেপিয়ে আজি সন্ধিয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কোকৰাঝাৰ জিলাৰ 9টা, চিৰাং জিলাৰ 3টা, বাক্সা জিলাৰ 4টা, তামোলপুৰ জিলাৰ 5টা আৰু ওদালগুৰি জিলাৰ 7টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। মহানগৰীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে। UPPL দলেও আজি 16টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা 18জন প্ৰাৰ্থীকে ধৰি বৰ্তমানলৈকে মুঠ 36জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অসম গণ পৰিষদ দলেও আজি বিটিআৰ নিৰ্বাচনৰ 4টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীয়ে স্বনিধি আঁচনি সন্দৰ্ভত আজি আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰসভাৰ যৌথ উদ্যোগত ডিব্ৰুগড় চহৰৰ মানকটা ৰোডৰ আউনীআটী শাখা সত্ৰত এই সভা অনুষ্ঠিত হয়। অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে লাভান্বিত হোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে PM স্বনিধি আঁচনিৰ মূল লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা। ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিয়ে নিজৰ পৰিয়ালটোক মৰ্যাদা সহকাৰে আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শক্তি আৱিষ্কাৰ কৰিছে। দেশত থকা বনজ, জলজ আৰু স্থলজ তথা মানৱ সম্পদৰ দ্বাৰা দেশক উজ্জীৱিত কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে মিলন নগৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ এটাও উদ্বোধন কৰে। এই অনুষ্ঠানত মন্ত্ৰী তথা বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, তেৰছ গোৱালাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক তথা উপাচাৰ্য ডঃ CH শ্ৰীনিবাসে আজি কামৰূপৰ গেৰুৱাৰ কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰে। ডঃ শ্ৰীনিবাসৰ উপস্থিতিত গেৰুৱাৰ কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ হৈ মুখ্য বিজ্ঞানী ডঃ কামিনী কাঞ্চন শইকীয়াই ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ গোগামুখৰ ভাৰপ্ৰাপ্ত বিষয়া ডঃ লোহিত বৈশ্যক কেন্দ্ৰটি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। ইয়াৰ সৈতে সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়। সভাত ধানৰ লগতে অন্যান্য কৃষিভিত্তিক উৎপাদনৰ জৰিয়তে ৰাইজক কিদৰে উপকৃত কৰিব পৰা যায় আৰু এই কেন্দ্ৰত কেনেধৰণৰ নতুন কৃষিভিত্তিক গৱেষণা কৰিব পৰা যায় সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি শ্ৰীভূমি জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজি চাইকেল ৰেলী আৰু মুকলি দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলী আকবৰপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পুনৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অন্ত পৰে। তিনিদিনীয়া এই ক্ৰীড়া মহোৎসৱত জিলাখনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মুকলি প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716680969 9864393155 আৰু 9619686599 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত। নমস্কাৰ।